জিচয়া একৈশ অধ্যায়। বাবিল, ইডুম আৰু আৰবৰ বিষয়ে কোৱা ভাৱবাণী। সাগৰৰ তীৰৰ মৰুভূমি বিষয়ে ঘোষণা। সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা। দক্ষিণ অঞ্চলত বা মৰলী বতাহ বেগেৰে চলাৰ দৰে এখন ভয়ানক দেশৰ পৰা আৰু অৰণ্যৰ পৰা পাৰ হৈ আছে। এটি বেদনাদায়ক দৰ্শন মুখ দেখুওৱা হৈছে। বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে আৰু বিনাশকাৰীয়ে বিনাশ কৰে। সেই এলম উঠি যোৱা আৰু আক্ৰমণ কৰা, সেই মাদিয়া অৱৰোধ কৰা, মই তেওঁৰ সকলো ক্ৰন্দন শান্ত কৰিলোঁ। এইকাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে। প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে। মই যি শুনিলোঁ তাৰ দ্বাৰাই মোৰ আঁঠু কোঁচ গৈছে, আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তি ভংগ হৈছে। মোৰ হৃদয় চূৰ্ণ হৈছে, কম্পমানে মোক অতিক্ৰম কৰিছে। সেই নিশা মই যি ইচ্ছা কৰি আছিলোঁ সেয়া মোক কম্পমান কৰিবলৈ ঘূৰি আহিছিল। তেওঁলোকে মেজ যুগুত কৰিছিল আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল। সেই সেনাপতিসকল, উঠা, ঢালত তেল ঘঁহা, কিয়নো প্ৰভুৱে মোক এইদৰে কৈছে, যোৱা এজন প্ৰহৰী নিযুক্ত কৰা, তেওঁ যি দেখিব সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব। যেতিয়া তেওঁ অশ্বাৰোহী হৈতে এটা ৰথক দেখিব আৰু গাধ উটবোৰত আৰোহী দেখিব, তেতিয়া তেওঁ মনোযোগ দিব লাগিব আৰু অতি সচেতন হ'ব লাগিব। সেই পহৰীজনে ৰিঙিয়াই ক'লে, হে প্ৰভু, মই প্ৰতিদিনে পহৰী স্তম্ভত দিনটো থিয় হৈ থাকোঁ আৰু উৰে ৰাতি পৰ দিয়া ঠাইত মই থিয় হৈ থাকোঁ। ৰথচালকৰ সৈতে সৈন্য আৰু জোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞৰি ক'লে, বাবিল পতিত হ'ল আৰু দেৱতাবোৰৰ সকলো মূৰ্তিবোৰ ভাঙি মাটিত পৰিছে। সেই মোৰ মৰণামৰা আৰু পৰিষ্কাৰজন, সেই মোৰ মৰণামৰা ঠাই সন্তান, ইজৰাইলৰ ঈশ্বৰ আৰু বাহিনীসকলৰ জিহুৱাৰ পৰা মই যি শুনিলোঁ সেই কথা মই তোমালোকক ঘোষণা কৰিলোঁ। দুমাৰ বিষয়ে ঘোষণা। চেৰিৰৰ পৰা এজনে মোক মাতি কৈছে, সেই পহৰী, ৰাতিৰ কিমান ভাগ গ'ল? সেই পহৰী, ৰাতিৰ কিমান ভাগ গ'ল? পহৰীয়ে উত্তৰ দিলে, ৰাতিপুৱা হৈছে আৰু ৰাতিও আহিছে। যদি আপুনি সুধিব, সোধক আৰু তাৰ পাছত পুনৰ ঘূৰি আহক। আৰবৰ বিষয়ে ঘোষণা। সেই দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব। তৃষ্ণাটোৰ লোকসকলৰ বাবে পানী আনা। টেমা দেশৰ নিবাসীসকলক আহাৰৰ সৈতে সাক্ষাৎ কৰা, কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, ভিৰুৱা ধেনু আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে। সেইবাবে প্ৰভুৱে মোক কৈছে, এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰ সকলো গৌৰৱ লুপ্ত হ'ব আৰু কেদৰৰ বংশৰ বীৰ পুৰুষ ধনুধৰসকলৰ অৱশিষ্ট সংখ্যা তাকৰ হ'ব, কিয়নো ইজৰাইলৰ ঈশ্বৰ যীহোৱাই এই কথা কৈছে।